সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশগ্ৰহণ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2026ৰ বাবে কেইবাটাও সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ, কংগ্ৰেছ দলে ৰাইজৰ দলৰ সৈতে থকা সকলো ধৰণৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা, আৰু অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন। এতিয়া শুনক বিতং বাতৰি। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীক ৰাষ্ট্ৰীয় মানদণ্ডৰ অত্যাধুনিক প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি একাডেমীৰ চৌহদত আন্তঃগাঁথনিৰ উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে একাডেমীখনৰ নিৰ্মাণ কাৰ্য খৰতকীয়া কৰাৰ লগতে ৰাজ্যৰ আৰক্ষী থানা, বেটেলিয়ান আৰু 4খন জিলাৰ আদৰ্শ আৰক্ষী ছাউনীৰ আৱাসিক প্ৰকল্পৰো বুজ লয়। লগতে তেওঁ নৱগঠিত স্মাৰ্ট ৰেছপন্স ইউনিটৰ কাম কাজক বুজ লয়। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকল সন্মিলন আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে। দুদিনীয়া কাৰ্যসূচীৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ এই সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিৎ সিং আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা উপস্থিত আছিল। আৰক্ষী সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে। অসম আৰক্ষীক নতুনকৈ 2টা বেটেলিয়ান গঠন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু শোধনাগাৰ আৰু তৈলক্ষেত্ৰ সুৰক্ষাৰ বাবেও এটা বেটেলিয়ান গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। লাচিত বৰফুকন একাডেমীক কম সময়ৰ ভিতৰতে পূৰ্ণাংগ ৰূপ দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। অসম আৰক্ষীৰ খালী থকা 5,000ৰো অধিক পদত নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2026ৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে। বৰহোলা পৰিষদীয় সমষ্টি আৰু বজালকটা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। এই তালিকা অনুসৰি বৰহোলা পৰিষদীয় সমষ্টিৰ মুঠ 2,925গৰাকী ভোটাৰৰ ভিতৰত 1,418গৰাকী পুৰুষ আৰু 1,507গৰাকী মহিলা ভোটাৰ আছে। বজালপটা পৰিষদীয় সমষ্টিত মুঠ 2,494গৰাকী ভোটাৰৰ ভিতৰত 1,281গৰাকী মহিলা ভোটাৰ আছে। একেদৰে এই পৰিষদীয় নিৰ্বাচনৰ বাবে গোলাঘাট আৰু দৈয়াং সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। তালিকা অনুসৰি 2টা সমষ্টিত 8,037গৰাকী ভোটাৰ আছে। ইয়াৰে 3,905গৰাকী পুৰুষ আৰু 4,132গৰাকী মহিলা ভোটাৰ। প্ৰতিটো সমষ্টিতে 10টাকৈ ভোটকেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসন আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটত লাভ কৰাৰ ব্যৱস্থা কৰিছে। কংগ্ৰেছ দলে ৰাইজৰ দলৰ সৈতে থকা সকলো ধৰণৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ স্বাক্ষৰ সম্বলিত এই দলীয় নিৰ্দেশনা আনুষ্ঠানিকভাৱে জাৰি কৰা হয়। এই নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ঐক্যবদ্ধ হৈ যুঁজ দিয়া আৰু ৰাইজৰ মাজলৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্যৰে কংগ্ৰেছে ৰাইজৰ দলসহ কেইবাটাও আঞ্চলিক আৰু বাওপন্থী সৰ্বভাৰতীয় দলক একত্ৰিত কৰি নিৰ্বাচনী মিত্ৰজোঁট গঠন কৰিছিল। কিন্তু দীৰ্ঘ সময়ছোৱাত ৰাইজৰ দলৰ নেতৃত্বই মিত্ৰজোঁটৰ নীতি নিয়ম আৰু মৰ্যাদা উলংঘা কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰত লিপ্ত হৈ পৰা বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। মিত্ৰজোঁটৰ নীতি বিৰোধী আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলৰ সৈতে ভৱিষ্যতে ৰাজনৈতিক সম্পৰ্ক বাহাল ৰখাটো সম্ভৱপৰ নহয় বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। মিত্ৰতা ভংগৰ পাছতেই বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
আমি ভাল পাইছো আমাৰ কংগ্ৰেছ দলৰ প্ৰত্যেকজন নেতা কৰ্মী এই সিদ্ধান্তক ৱেলকাম জনায়। বাকী দলকেইটাৰ লগত আমাৰ এলায়েন্স থাকিব। কম সময়ৰ ভিতৰত এইটো সিদ্ধান্ত হোৱা নাই। আজি বহুদিনৰ পৰা অখিল গগৈ কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ নেতৃত্ব কঠোৰভাৱে সমালোচনা কৰি আহিছে। ধৈৰ্যৰ এটা সীমা থাকে। কি দুৰ্বলতাৰ কাৰণে তেওঁৰ কথাবিলাক সমালোচনাবিলাক আমি শুনি থাকিম আৰু তেওঁক এলায়েন্সত আমি ৰাখি পেলাই তেওঁ এলায়েন্সৰ পৰা ওলাই গৈ তেওঁ আমাক সমালোচনা কৰে কৰক, তেতিয়া আমাৰ কোনো আপত্তি নাথাকিব।
শিৱসাগৰ জিলাত সাৰ বিক্ৰী আৰু বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, বিজ্ঞানসন্মত আৰু নিয়মানুৱৰ্তী কৰাৰ লক্ষ্যৰে আজিৰে পৰা ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেল নামৰ নতুন প্ৰণালীগত সাৰ বিক্ৰী ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত জিলা কৃষি বিষয়া, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী, সহকাৰী কৃষি সঞ্চালকৰ লগতে কৃষি বিষয়া আৰু কৰ্মচাৰীও উপস্থিত থাকে। এই অনুষ্ঠানত কোঁৱৰপুৰ কৃষি উন্নয়ন চক্ৰৰ ঋষিকেশ হাজৰিকাই কৃষকসকলক এই ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেল ব্যৱস্থাৰ অধীনত সাৰ ক্ৰয়ৰ বাবে প্ৰয়োজনীয় মোবাইল এপৰ ব্যৱহাৰ প্ৰক্ৰিয়াৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে। জিলাখনৰ সমজিলা আৰু আটাইকেইটা স্থানীয় কৃষি উন্নয়ন চক্ৰত এই নতুন ব্যৱস্থা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই নতুন প্ৰণালীৰ জৰিয়তে কৃষিক্ষেত্ৰত সাৰ সুষম আৰু বৈজ্ঞানিক ব্যৱস্থাৰ নিশ্চিত কৰাৰ লগতে অতিৰিক্ত সাৰ প্ৰয়োগ আৰু অপচয় ৰোধ কৰাত সহায় হ'ব বুলি আশা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অৰ্জুন বঁটাৰে সন্মানিত প্ৰথম অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। 1964 চনৰ এছিয়ান গেমছত স্বৰ্ণপদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্ৰীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে গুৱাহাটীৰ সৰু সজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 43 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পুৱা সামূহিক দৌৰ অনুষ্ঠিত হয়। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুল নেচা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই সামূহিক দৌৰত অংশগ্ৰহণ কৰে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে আজি শিৱসাগৰৰ জয়সাগৰস্থিত বাসগৃহত উপস্থিত হৈ খেলুৱৈগৰাকীক সম্বৰ্ধনা জনায়। শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে খেলুৱৈগৰাকীৰ পদচিহ্ন সংগ্ৰহ কৰে। ৰাজ্য চৰকাৰে জন্মদিন উপলক্ষে ভোগেশ্বৰ বৰুৱালৈ 1,00,000 টকাৰ চেক আগবঢ়ায়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৰুৱাই কয় যে আমি সকলোৱে মিলি নতুন প্ৰজন্মক আগুৱাই নিব লাগিব। অভিৰুচি ক্ৰীড়া দিৱসৰ দ্বিতীয় দিনা নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত কাইলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে বিয়লি 5:30 বজাত খেলুৱৈ আৰু ক্ৰীড়া সংগঠকসকলকো সম্বৰ্ধনা জনোৱা হ'ব। ন্যায়াধীশ শৰ্মিলা ঠাকুৰৰ ফাৰ্ষ্টটেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্ৰহণ আৰু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়াৰ অন্তত সংবাদ মাধ্যমৰ আগত শ্ৰীশৰ্মাই কয় যে তেওঁৰ সাক্ষ্যই যদি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত 5% সহায় কৰে তেন্তে তেওঁ ধন্য হ'ব। 19 ছেপ্টেম্বৰত ইয়তত প্ৰকৃততে কি হৈছিল, জুবিন গাৰ্গে সময়মতে চিকিৎসা পাইছিল নে নাই বুলি সংবাদ মাধ্যমে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা শ্ৰীশৰ্মা বিৰত থাকে।
আজি এতিয়া মোৰ সাক্ষী সম্পূৰ্ণ হৈছে। মই মোৰ নিজৰ বক্তব্য কোৰ্টৰ আগত দাঙি ধৰিলোঁ। তাৰপিছত মোৰ যি একিউজ আছে তেওঁলোকৰ এডভকেটেও মোকটো আপোনাৰ ক্ৰছ কোৱেশ্যনিং বুলি কয় জেৰা কৰা, তেওঁলোকে সেইটো প্ৰচেছো শেষ হ'ল। এতিয়া মই মোৰ সত্য মহামান্য আদালতৰ সন্মুখত দাঙি ধৰিছোঁ আৰু আমাৰ বিশ্বাস আছে যে মোৰ সত্য যদি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ কাৰণে 5% হেল্প কৰিব পাৰে মই নিজকে ধন্য বুলি ভাবিম।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকাৰ সময়ত শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছিল। শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ঠাকুৰৰ নেতৃত্বত গঠিত ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। ডিব্ৰুগড় জিলাৰ মৰাণ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পুষ্টি পুনৰ্বাসন কেন্দ্ৰই পুষ্টিহীনতাত ভোগা শিশুসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বাস্থ্য কেন্দ্ৰটোত পূৰ্বৰ 8খন বিচনাৰ পৰা 10খনলৈ বৃদ্ধি কৰা পুষ্টি পুনৰ্বাসন কেন্দ্ৰটো কালি উদ্বোধন কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব পূবালী গোহাঁই কয় যে অতিৰিক্ত এই বিচনা দুখনৰ সংযোজনে পুষ্টিহীনতা ৰোগত ভোগা আৰু অধিক শিশুক সেৱা আগবঢ়াবলৈ সমৰ্থ হ'ব। 5 বছৰৰ তলৰ অতি গুৰুতৰভাৱে পুষ্টিহীনতাত ভোগা শিশুসকলক এই স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসা প্ৰদান কৰা হ'ব। কেন্দ্ৰটোত চিকিৎসাৰ সময়ত এনেধৰণৰ শিশু ৰোগীসকলৰ সৈতে তেওঁলোকৰ পিতৃ মাতৃ বা অভিভাৱকসকলো থকাৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰ ডিফুৰ উদ্যোগত আৰু ক্লিয়াৰ দাপ শংকৰদেৱ শিশু নিকেতনৰ সহযোগত আজি নিচামুক্ত ভাৰত আৰু বাল্য বিবাহ মুক্ত ভাৰত অভিযান সন্দৰ্ভত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মাদক দ্ৰব্য বিৰোধী নাটক আৰু বক্তৃতা অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বহুসংখ্যক ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশগ্ৰহণ। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2026ৰ বাবে কেইবাটাও সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ। কংগ্ৰেছ দলে ৰাইজৰ দলৰ সৈতে থকা সকলো ধৰণৰ ৰাজনৈতিক মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা। আৰু অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 6:45 বজাত।